Good evening. Itu Akashvani Kohima. Sam laga nagamis khobor lagi naiche. Akam dong. Pula headlines. Prime Minister Narendra Modi para Manu Khan ke safai kuriya to taikhan jivan laga ekta dorkari thakia hissa bana bole bada lobole unurut kurishe. Nagaland para Deshpura logot milikina Swachh Bharat Diwas 2024 manaiche. Hornbill Festival laga 25th edition karne Wales ke ekta country partner kuri bole ase. Aro Tourism Department para Hornbill Festival karne tayari kuri bole opor tribal bodies khan logot coordination meet buishe. Itia pura khobor. Prime Minister Narendra Modi para ajitin swachhta to ekta jivan lamba vada ase aro ekbar somoy karne vada nohoy koigina sob manu khan ke safai to taikhan jivante ekta dorkari thakia hissa banabole laga ekta vada lobole onurodh korise. New Delhi te Swachh Bharat Mission laga 10 sal nishani kuria laga swachhta hi seva 2024 program te khota kurikina Modi para janaishi ki ekta Clean India Punchabo Karne Hotai Mehenat Kurato Zaruri Ase.
हम जहां भी रहेंगे चाहे वो घर हो मोहल्ला हो या हमारा वर्क प्लेस हो हम गंदगी न करेंगे न गंदगी होने देंगे और स्वच्छता ये हम हमारा सहज स्वभाव बना करके रहेंगे जिस प्रकार हम अपने पूजा स्थल को साफ सुथरा रखते हैं वही भाव हमें अपने आसपास के वातावरण के लिए जगाना है विकसित भारत की यात्रा में हमारा हर प्रयास स्वच्छता से संपन्नता के मंत्र को मजबूत करेगा और इसलिए आइए एक नए उमंग नए विश्वास के साथ पूज्य बापू को सच्ची श्रद्धांजलि का एक काम लेकर के चल पड़े
प्राइम मिनिस्टर बड़ा खुशी की सेवा पगवारा लगा 15 दिन एकला तेबी देश ते 27 लाख पर बिशी इवेंट्स तैयारी करी छे जुनतु दे 28 करोड़ पर बिशी मानु खान भाग लुई छे ताई खुशी की इतु दिन ते महात्मा गांधी आरो देश लगा दूसरा डांगोर नाम थाकिया मानु खान पर भावनाओ कुरिकिना छाकिया इंडिया लगा सपना तो पुंजाई दिबोले आमी खान के मन डांगोर खुरे Modi bara deshwasi khan safai kam kuria khan religious leaders athletes celebrities ngos aro media personal khan sob ke swachh bharat mission laga kamyapi opor modot kuria karne khushi pa janaishe modi bara janaishe ki 10000 crore rupees kimat laga cleanliness project khan ajitin inaugurate kurishe desh purat logot miligina nagaland district purate ajitin swachh bharat diwas 2024 khushi manaishe kohima te swachh bharat mission Urban Development Department, Swachh Bharat Rural, PHED, Aro Kohima Municipal Council para Miligina Tayari Kuria, Ekta State Level Program te Minister for PHED and Corporation, Jacob Zimomi para State Laga Manukhan ke Safai Kuria to Nijor Laga Business, Lifestyle Aro Culture Nishina Banavole Iniga Matishe.
Very simple people and very careless. We think that nobody will mind, but we have to change our mindset. Cleanliness should be The subject of clean, safe environment should be anybody's responsibility. Our mindset should be transformed. It will take time, I know, but somebody has to start. So we have to start. I applaud the two departments, including the ULBs, who are actively participating in the cleanliness drive, which is culminating today. So we look forward to more cooperation from our citizens. We are all working towards having an open defecation free ODF plus the
Occasion Omoy, Swachhta Campaign, Best Swachha Grahi, Best Performing Focus District, Best Performing District, Best Enhanced CTU, Black Sports Aro Dusra Khanke Awards Bak Kurishe. Ituake, Mr. Zimomi Aro Tai Lokote, Advisors Setrongyu Sanctum, A. Pangjung Chamir Aro Kropul Vitsu, Taikan Para Event Nishani Kurigina, Swachhta Activities Khante Bak Lukina Takishe. Ajidin Gandhi Jayantite, Chief Minister Nifirio para righteousness, non-violence, aro shanti laga somoy kodom noha kimat to yad kurishe. Ekta social media poste Rio para sob manuke insaf, milmilap aro morom dikhato uthai gina Mahatma Gandhi laga legacy to man kuribole onurodh kurishe. Chief Minister para kuishe ki Bapu laga teachings to dunia purate bodli anibole opor inspire kuriyase. Itu Akashvani Kohima para apnike khobor aniyase. Khobor jolli pabo nimite আমি খান লাগা এক্স হ্যান্ডেলস AIR নিউজ এলার্টস আর AIR কোহিমাতে ফলো করিবি আপনি খান ইতু খবর নিউজ অন এয়ার অ্যাপ আর ইউটিউব চ্যানেল AIR নিউজ কোহিমাতে বি হুনিব পারিব নাগাল্যান্ড পরা আহিয়া হর্নবিল ফেস্টিভাল লাগা 25th এডিশন কারণে ওয়েলস কে একটা কান্ট্রি পার্টনার ইনগা সাইন করিছে চিফ মিনিস্টার নিফিরিও কুন ওয়েলস তে একটা অফিশিয়াল ভিজিট নিমিত্তে আছে তাইপৰা কাৰ্টিফতে আজি দিন ৱেলছ গভৰ্ণমেণ্ট, ব্ৰিটিছ কাউন্সিল আৰু ৱেলছ আৰ্টছ ইণ্টাৰনেশ্যনেল ৰিপ্ৰেজেণ্টেটিভছ খান লগত এগ্ৰিমেণ্ট ছাইন কৰিছে। ৰিঅ' বাৰা কৈছে কি এইটো পাৰ্টনাৰশ্বিপ পৰা চালপুৰা ৱেলছ 2024 ইণ্ডিয়াতে থাকিয়া লগা কুশিমানাটো পূৰা কৰিব। তাই অমিত থাকিয়া জনাইছে কি এইটো পাৰ্টনাৰশ্বিপ পৰা বাইলেটেৰেল টাইজ চাকট কৰিব, মানুহ পৰা মানুহ মিলাবলৈ বঢ়াই দিব আৰু য়ুথ খান নিমিত্তে মৌকা খান খোলাই দিব। ভিজিট সময় ৰিঅ' লগতে এটা ডেলিগেশ্যন পৰাই কোম্পানী কৰি আছে। তাতে এডভাইজাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ হেকানি চিকালু, এডভাইজাৰ টু চিফ মিনিষ্টাৰ আবু মেথা, কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী টু চিফ মিনিষ্টাৰ কেছনিয় য়মে আৰু প্ৰেছ ৰিলেশ্যনছ অফিচাৰ্ছ টু চিফ মিনিষ্টাৰ ৰুজেন থং লংঘমৰ তাইখান আছে। এইটো টিম পৰা কাৰ্টিফ মেট্ৰপলিটান ইউনিভাৰ্চিটিতে ৰয়েল ৱেলছ কলেজ অফ মিউজিক আৰু স্কুল অফ স্পৰ্টছ এণ্ড হেল্থ ছায়েন্সেছতে পিজাইছে, যতে তাইখান পৰা নাগালেণ্ড লগা ষ্টুডেণ্টছ খান ইটো ইউনিভাৰ্চিটিজ খানতে কোৰ্চেছ খান ল'ব পাৰিব কাৰণে আৰু আৰ্টিষ্ট খান কে বি ৱেলছতে পাৰফৰ্ম কৰিব পাৰিবলৈ কাৰণে এভিনিউজ খান ওপৰত বাতচিত কৰিছে। ইটো সময় ডাইৰেক্টৰ ইণ্ডিয়া ব্ৰিটিছ কাউন্সিল মিছ এলিছন বেৰেট পৰা ইটো পাৰ্টনাৰশ্বিপ আৰু ভাৱনাও আৰু ইনস্পিৰেশ্যন খান বদলি কৰিব পাৰিব কাৰণে ইটো মৌকা পা ওপৰত খুচি পা খবৰ জনাইছে। আহি থাকিয়া হৰ্ণবিল ফেষ্টিভেল লগা 25th এডিশ্যন কাৰণে তৈয়াৰী কৰা সময় টুৰিজম ডিপাৰ্টমেণ্ট পৰা ষ্টেট লগা কিছুমান ট্ৰাইবেল বডিজ লগা ৰিপ্ৰেজেণ্টেটিভছ খান লগতে একটা কোৰ্ডিনেশ্যন মিটিং বহিছে। মিটিংতে কথা কৰি কিনা টুৰিজম লগা কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী ডাক্টৰ জি হুগুকা চেমা পৰা ইটো 25th এডিশ্যন লগা হিষ্টৰিকেল দৰকাৰী ওপৰত জনাইছে আৰু মনু খানকে ইটো মাইলষ্টোন ওপৰত গৰ্ভ উঠাবলৈ কৈছে।
Sensibly, we like to take tourists as our honored guests. So, in that manner, we have to make our best efforts to make our place comfortable and enjoyable. And in this regard, we have started with a master plan for Kisama Naga Heritage Village renovation and revamping of all the structures and many other areas. And in the next coming years, from next year onwards, Kisama Village will be open 24/7. So, tribal halls and models will be very much instrumental in making it a success. We are expecting that we will complete our works by 15 November. And since because of the weather, we are not very sure about some uncertainties of these delays. Maybe by 28 November, we will be able to complete.
তৈয়াৰী কৰিয়া লগা হিচাপে অক্টোবৰ লগা লাষ্ট উইক সময় ডিমাপুৰ টু কিছামা ৰাস্তাৰ মাজতে এটা মাছ ছ'চিয়েল ৱৰ্ক কৰিবলৈ আছে। ইটো পিছতে মিড নৱেম্বৰ সময় আৰু এটা থাকিব। ছাষ্টেইনেবল গ'লছ লগত মিলি কিনা ডাক্টৰ শেমা পৰা ইটো ফেষ্টিভেলটো প্লাষ্টিক ফ্ৰী থাকিবলৈ মাতিছে আৰু ইক' ফ্ৰেণ্ডলি চামান খান চলাবলৈ অনুৰোধ কৰিছে। তাইবাৰা আৰু বি ট্ৰাইবেল মৰুং খান লগা অথেণ্টিচিটি বজাই কিনা ৰাখিবলৈ লগা দৰকাৰী ওপৰত জনাইছে। সহজ খানকে ট্ৰেডিশ্যনেল আৰ্টিফেক্টছ খান দেখাই কিনা ৰাখিবলৈ আৰু ইণ্ডিজিনাছ খানা আৰু বেভাৰেজ খান ছাৰ্ভ কৰিবলৈ কৈ কিনা ডাক্টৰ শেমাপাৰা ফেষ্টিভেল সময় বায়' ছিগ্ৰিগেশ্যন, বায়' ৱেষ্ট মেনেজমেণ্ট আৰু ফুড ছেফটি লগা দৰকাৰী ওপৰত বি জনাইছে। মিটিংতে চাকেচাং, ৰেংমা, ভোম, আও, আংগামি, কছাৰী, কুকি, লোথা, চুমি, খেমিঙন, চাংটম, চাং, জিলিয়াং, পুচুৰি, টিকিৰ, ইষ্টাৰ্ণ চুমি, কন্যাক আৰু ইমকিউং ট্ৰাইবছ খান পৰা ৰিপ্ৰেজেণ্টেটিভছ খান চামিল থাকিছে। কন্যাক ইউনিয়ন পৰা ইণ্ডিয়া লগা ছুপ্ৰিম কোৰ্টকে অটিং মেছেকাৰ কেছ বন্ধ কৰিবলৈ ফেচলা লোৱা ওপৰত আৰু একবাৰ এপিল কৰিবলৈ আছে। ইউনিয়ন প্ৰেচিডেণ্ট টিংটক কন্যাক পৰা আজি এটা প্ৰগ্ৰাম লগা ছাইড লাইন ষ্টে ইটো এনেকুৱা কৈ কিনা থাকিছে।
ইনচিডেণ্ট লগাটো আমাৰ এইটো ছুপ্ৰিম কোৰ্টে দেবী আমাৰ এপিল কৰিব টিং ভিলেজ কাউঞ্চিল ভিক্টিম ফেমিলি খান আৰু আমাৰ কে ইউ চবটো এইটো ই এন বিৰ লগতে একেলগতে যাব প্ৰচুংবি আমাৰ এটা ষ্টেটমেণ্ট ওলাইছে এইটো বি আমাৰ অনাৰেবল চি এম লগতে বি দিছে আমাৰ খান বি এইটো কণ্টেম্পৰী কেনেতো দিছেতো প্ৰেছ ষ্টেটমেণ্ট বি দিছে কণ্টেম্পৰী আছে আৰু আমাৰ খান দলে এইটো আৰু সেই প্ৰচেছো কৰিব লাগে গভৰ্ণমেণ্ট অফ নাগালেণ্ড লগতে বি কৈ আছে এতিয়া বি এনেকুৱাই হ'বলৈ আছে।
25th ছেপ্টেম্বৰ দিন এটা প্ৰেছ ষ্টেটমেণ্টে টপ কোৰ্ট লগা ফেচলা ওপৰত চুকাউনি হোৱা জনাই কিনা ইউনিয়ন পাৰা ষ্টেট চৰকাৰ কে বি ইটো ইনভল্ভ পাৰ্চনেল খান লগা প্ৰজিকিউশ্যন কাৰণে ছুপ্ৰিম কোৰ্ট লগত এটা ফ্ৰেছ এপিল ফাইল কৰিবলৈ অনুৰোধ কৰিছে আৰু হোম এফেয়াৰ্ছ মিনিষ্ট্ৰীকে দেৰি নহয় কিনা প্ৰজিকিউশ্যন চেংচন গ্ৰেণ্ট কৰিবলৈ মাতিছে। ইউনিয়ন পাৰা জনাইছে কি এছ আই টি ৰিপৰ্টে ডকুমেণ্ট কৰি কিনা থাকিয়া নিচিনা গালতি নিয়ম পাৰা মৰাই দিয়াৰ ওপৰত চাকট কৰিবলৈ চাবুত পূৰা দি কিনা আছে আৰু ইউনিয়ন পাৰা আফপা লগা ইমিডিয়েট উইথড্ৰৱল কাৰণে মাং কুৰিয়াটো আৰু বি কৈ কিনা মাঙিছে। খবৰ চেষ্টাৰ পৰা হেডলাইন জনাই আছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ পৰা মানুহখানকে চাফাই কৰাটো তাইখান জীৱন লগা এটা দৰকাৰী থাকিয়া হিচাপ বনাবলৈ বাধা ল'বলৈ অনুৰোধ কৰিছে। Nagaland para Deshpura logot milikina Swachh Bharat Diwas 2024 manishen. Hornbill Festival laga 25th edition karne Wales ke ekta country partner kuribole ase. Aro Tourism Department para Hornbill Festival karne tayari kuribole opor tribal bodies khan logote coordination meet buise. Aji samlaga nagamis khobor yede shesh kore ase hunya manukhan sobke bhalo rati jonai ase.